วันนี้บัตรีขวดเอ๋อมอยซินติรานีเด็กอ่ะเอติอาร์ไก่ไก่บัตรีขมุขุลอเมริการาชทูตีโดนัลด์ทรัมป์เป็นผู้ถูกประคองข้าพุทธประธานมนตรีนารินทร์โมดีเอกราชีบาลบุญดูบุลีอุทิศดอกุลเซมองโกเลียราชทูตีสุริเลคุอุปยัยอาจีประธานมนตรีนารินทร์โมดีขัดขวางอุบัติเหตุความจริงดีปักที่ขมบอกรวิเคราะห์ปัจจัยลุสนาคุริบออฟกานิสถานและบิดเอกมนตรีอเมริกันมุขจักรีเอกุลเซจะปากีสถานและโคจิทกับหิมะวิบัติหันดับบดเด็กคนนี้นิจอุดิสต์ฮอฟฟอลฮิเซSolito Bidjabar Khot Dekhar Pratyekha Kar Sangrah Saidakhomi Kini Dini Khotankha Bidhi Hoi 11,99,000 Koti Thoyu Odhi Hoi Se. Aru, ICC Mohila Ediniya Cricket Bishchakapar Kali Bishasa Patrana Matanus Twitter Ekhan Khelot, Dokhin Afrikai Bangladeshok Kini Wiketat Parashto Kare. Egyptot Onus Twitter Sharm Al-Sheikh Hirkha Khan Milana Diya Bhakhanat America Rastropati Donald Trump e Bharatak Prahankha Kori Pradhan Mantri Narendra Modiq Egoraki Bhal Bondhu Boli Obhihito Kore. Rastropati Trump e Bharatak Ekhon Mohan Dekh Boli Ullekh Kori Pradhan Mantri Modiq Bondhur Talikat Hirkhat Thoka Boli Montobbo Kore. Trump e Koi Je Pradhan Mantri Modi e Obhutopurbo Kam Kori Dekhuaise. Rastropati Sri Trump e ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক সন্দৰ্ভত কয় যে দুয়োখন দেশে মিলাপ্ৰীতিৰে থাকিব বুলি আশা ব্যক্ত কৰে। গাজাত ইজৰাইল আৰু হামাছৰ মাজেৰে সংঘৰ্ষ অৱসান ঘটাবলৈ ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতে ট্ৰাম্পে এই বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ঐতিহাসিক গাজা শান্তি পৰিকল্পনা সফলতাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক টেলিফোনযোগে অভিনন্দন জনোৱাৰ কিছুদিন পাছতে ট্ৰাম্পে এই বিবৃতি দিয়ে। মংগোলিয়াৰ ৰাষ্ট্ৰপতি সুরেল শুখ উখনাই আজি প্রধানমন্ত্রী নরেন্দ্র মোদী সাক্ষাৎ করে উভয় দেশের মাজৰ দ্বিপাক্ষিক সম্পর্কৰ বিষয়ে পর্যালোচনা করব। দুয়োগৰাকী নেতাৰ মাজত আলোচনাৰ অন্তত বিভিন্ন খণ্ডত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। মংগোলিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ করব। মংগোলিয়াৰ ৰাষ্ট্ৰপতি সুরেল শুখ উখনা চাৰিদিনীয়া ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হৈছে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মোহনে মংগোলিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক বিমান বন্দৰত আদৰণি জনায়। মংগোলিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে কেবিনেট মন্ত্ৰী, সাংসদ, জ্যেষ্ঠ বিষয়া, উদ্যোগপতি আৰু সাংস্কৃতিক প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো ভাৰতলৈ আহিছে। ৰাষ্ট্ৰপতি সুরেল শুখ উখনাৰ এয়া প্ৰথমটো ভাৰত ভ্ৰমণ। উল্লেখযোগ্য যে ভাৰত আৰু মংগোলিয়াৰ মাজত 1955 চনতে কূটনৈতিক সম্পৰ্ক স্থাপন হৈছিল। বিগত 7 দশকত দুয়োখন দেশৰ মাজত বহুমুখী অংশীদাৰিত্ব বৃদ্ধি পাইছে। এই সময়ছোৱাত প্ৰতিৰক্ষা আৰু সুৰক্ষা, খনি তথা প্ৰযুক্তি, শিক্ষা, স্বাস্থ্য যতন আৰু সাংস্কৃতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত উভয় দেশৰ মাজৰ অংশীদাৰিত্বৰ সম্প্ৰসাৰণ ঘটিছে। দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা সুযোগ প্ৰদান কৰিব। আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমিৰ খান মুত্তাকিয়ে কৈছে যে পাকিস্তানৰ সৈতে থকা সীমা বিবাদ সন্দৰ্ভত দেশখনে নিজৰ উদ্দেশ্যত সফল হৈছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমুত্তাকিয়ে কয় যে পাকিস্তানৰ আক্ৰমণৰ পাছতেই আফগানিস্তানে মাত্ৰ এটা সামৰিক অভিযান কৰিছিল। বৰ্তমান ভাৰতত থকা আফগানিস্তানৰ বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে কাটাৰ আৰু অন্যান্য আৰব ৰাষ্ট্ৰৰ লেখীয়া আফগানিস্তানৰ বন্ধু ৰাষ্ট্ৰসমূহে যুদ্ধ বন্ধ কৰিবলৈ দেশখনক অনুৰোধ জনাইছিল। তেওঁ কয় যে যুদ্ধৰ জৰিয়তে কোনো সমস্যাৰ সমাধান নহয়, বৰং আলোচনাৰ মাধ্যমেৰেহে ই সম্ভৱ হ'ব পাৰে। ৰেলৱে সুৰক্ষা বাহিনী RPFত এতিয়াৰে পৰা প্ৰতিবছৰে কৰ্মচাৰী চয়ন আয়োগে নিযুক্তি পৰীক্ষাৰ ব্যৱস্থা কৰিব বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে ৰেলৱে সুৰক্ষা বাহিনীক আধুনিক প্ৰযুক্তিৰে উন্নত কৰাৰ বাবে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ বিষয়ে সদৰি কৰে। গুজৰাটত কালি RPFৰ 41 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে শীঘ্ৰে RPFৰ জোৱানসকলক উন্নত প্ৰযুক্তিৰ VHF ছেট প্ৰদানৰ লগতে উন্নত ডিজিটেল প্ৰযুক্তি আৰু ড্ৰোন চালনাৰ প্ৰশিক্ষণ দিয়া হ'ব। যোৱা 11 বছৰত ভাৰতীয় ৰেলৱেৰ ৰূপান্তৰ আৰু প্ৰগতিৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰি শ্ৰীবৈষ্ণৱে কয় যে 35,000 কিলোমিটাৰ নতুন ৰেলপথ নিৰ্মাণ কৰাৰ উপৰি 99% ৰেলপথৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হৈছে। তদুপৰি চৰকাৰী ৰেল ষ্টেচনৰ পুনৰ উন্নতকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা দ্ৰুতগতিত কাৰ্যকৰী হৈছে আৰু 7,300টা ষ্টেচনৰ উন্নীতকৰণৰ পৰিকল্পনা লোৱা হৈছে। ইয়াৰে 110টাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি শ্ৰীবৈষ্ণৱে জানিবলৈ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ 6.33% বৃদ্ধি হৈ 11,99,000 কোটিতকৈও অধিক হৈছে। আয়কৰ বিভাগে প্ৰকাশ কৰে যে চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা 12 অক্টোবৰলৈকে 5,02,000 কোটি সংগ্ৰহ হৈছিল। বিগত বৰ্ষত এই সময়ছোৱাত সংগৃহীত কৰৰ পৰিমাণ আছিল 4,92,000 কোটি টকা। চলিত বৰ্ষত নন কৰ্পৰেট কৰ 6,56,000 কোটি টকা হৈছে। 2024 চনত এই একেই সময়ছোৱাত নন কৰ্পৰেট কৰ সংগ্ৰহৰ পৰিমাণ আছিল 5,94,000 কোটি টকা। ছিকিউৰিটি লেনদেন কৰ 30,478 কোটি টকা সংগ্ৰহ হোৱাৰ বিপৰীতে বিগত বৰ্ষত এই সময়ছোৱাত সংগৃহীত ধনৰ পৰিমাণ আছিল 30,630 কোটি টকা। প্ৰথম অৱস্থাত প্ৰত্যক্ষ কৰ সংগ্ৰহ 13,92,000 কোটিৰো অধিক হৈছিল। বিগত বৰ্ষৰ তুলনাত এই হাৰ 2.3% বৃদ্ধি হৈছে। অৱশ্যে ৰিফাণ্ড ইছ্যু 16% হ্ৰাস পাই 2,03,000 কোটি টকা হৈছে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই শ্বিলঙৰ ৰেডলেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণৰ বাবে 5-জনীয়া সদস্যৰে এখন সমিতি গঠন কৰি দিছে। এই সমিতিখনে ঐতিহাসিক ৰাজভৱনটোৰ প্ৰদৰ্শনী প্ৰেক্ষাগৃহ আৰু গেলেৰী প্ৰদৰ্শনী সামগ্ৰীসমূহ নিৰীক্ষণ কৰিব। মাহুদৰ সঞ্চালক নাংগম উত্তম সিঙৰ নেতৃত্বত এই সমিতিখন গঠন কৰা হৈছে। এই বিষয়ত কলা আৰু সংস্কৃতিৰ উপ সচিব সুনন্দা থকছমে সদস্য হিচাপে উত্তম সিঙক সহযোগিতা আগবঢ়াব। সমিতিখনৰ অন্য 3 গৰাকী সদস্য হৈছে ক্লাৰা কচিনী ফিমু, শশীকান্ত শৰ্মা আৰু নাংগম দিলীপ মেইটেই। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কালি কাৰ্ডিঅ' পালনেৰী ৰিচাচিটেচন চমুকৈ CPR সজাগতা সপ্তাহ মুকলি কৰিছে। অহা 17 অক্টোবৰত এই সজাগতা সপ্তাহৰ সামৰণি পৰিব। CPR সজাগতা সপ্তাহ মুকলি কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্ৰীবাস্তৱে জনসাধাৰণৰ মাজত CPR প্ৰয়োগ সামৰ্থ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। CPR সজাগতা সপ্তাহ সম্পৰ্কে চৰকাৰৰ দূৰদৰ্শী চিন্তাৰ বিষয়ে উল্লেখ কৰি স্বাস্থ্য সচিবগৰাকীয়ে কয় যে এই সজাগতা বৃদ্ধিৰ জৰিয়তে প্ৰতিখন ঘৰ, বিদ্যালয়, কাৰ্যালয় আৰু ৰাজহুৱা স্থানত অন্ততঃ এজনকৈ ব্যক্তিয়ে এই জীৱন ৰক্ষাকাৰী পদ্ধতিটোত প্ৰশিক্ষিত হোৱাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ'ব। ICC মহিলা এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ কালি বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্ৰিকাই বাংলাদেশক 3 উইকেটত পৰাস্ত কৰে। খেলখনত বাংলাদেশে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত শ্বাৰ্মিন আখতাৰ আৰু স্বৰ্ণা আখতাৰৰ অৰ্ধশতকৰ সহায়ত 6 উইকেটৰ বিনিময়ত 232 ৰাণ কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত অভাৰ শেষ হবলৈ 3টা বল বাকী থকা অৱস্থাত 7 উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। দলৰ হৈ ক্লোড ট্ৰায়ন আৰু মাৰিজেন কাপে অৰ্ধশতক কৰে। ট্ৰায়নক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। কালিৰ এই জয়ৰ পাছত দক্ষিণ আফ্ৰিকা পইণ্ট তালিকাত 3য় স্থানলৈ উন্নীত হোৱাৰ লগতে বাংলাদেশ 6ষ্ঠ স্থানতে থাকে। প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত শ্ৰীলংকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। বেডমিণ্টনত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেন আৰু পুৰুষৰ শীৰ্ষজ্যোতি চিৰাগ ছেত্ৰী আৰু সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডীয়ে আজি আৰম্ভ হ'বলগীয়া ডেনমাৰ্ক অপেন 2025ত ভাৰতক নেতৃত্ব দিব। পুৰুষৰ একক শাখাত লক্ষ্য সেনৰ আয়ুষ ছেত্ৰীৰ সৈতে যোগদান কৰিব। পুৰুষৰ ডাবলছত 6ষ্ঠ বাছনিৰ চিৰাগ ছেত্ৰী আৰু সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডীৰ লগতে ছাই প্ৰতীকে আৰু পৃথ্বী কৃষ্ণমূৰ্তি ৰায়ে অংশগ্ৰহণ কৰিব। মহিলাৰ ছিংগলছত ভাৰতৰ আনমোল খাৰ্বে প্ৰৱেশ কৰিছে। মিক্সড ডাবলছত অলিম্পিয়ান তানিশা ক্ৰাষ্টুৱে ধ্ৰুৱ কপিলাৰ সৈতে অংশ লোৱাৰ লগতে মহিলাৰ ডাবলছত কবিপ্ৰিয়া শেলবাম আৰু চিমৰণ সিংনীৰ লগতে ঋতুপৰ্ণা পাণ্ডা আৰু শ্বেতাপৰ্ণা পাণ্ডায়ো অংশ ল'ব। ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত এছিয়ান টেবুল টেনিছ দলীয় প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ মহিলা টেবুল টেনিছৰ দলটোৱে ছিংগাপুৰৰ বিৰুদ্ধে 3-2 ফলাফলত পৰাজিত হয়। ভাৰতৰ মণিকা বাট্টা আৰু যশস্বিনী ঘোৰপাৰে 2গৰাকীয়ে জয়লাভ কৰিছিল যদিও দিয়া চিটালে নিজৰ 2খন খেলতে পৰাজিত হয়। এই পৰাজয়ৰ ফলত প্ৰতিযোগিতাত ভাৰতৰ পদক লাভৰ আশাৰ অন্ত পৰে। ইপিনে পৰহি অনুষ্ঠিত পুৰুষৰ কোৱাৰ্টাৰ ফাইনেলতো হংকং চীনৰ বিৰুদ্ধে ভাৰতীয় পুৰুষ দলটোৱে পৰাজয় স্বীকাৰ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগৰাকী ভাল বন্ধু বুলি অভিহিত কৰিছে। মংগোলিয়াৰ ৰাষ্ট্ৰপতি চুৰেলুক উখনাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে পৰ্যালোচনা কৰিব। আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমিৰ খান মুত্তাকিয়ে কৈছে যে পাকিস্তানৰ সৈতে থকা সীমা বিবাদ সন্দৰ্ভত দেশখনে নিজৰ উদ্দেশ্যত সফল হৈছে। আৰু ICC মহিলা এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ কালি বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্ৰিকাই বাংলাদেশক 3 উইকেটত পৰাস্ত কৰে। এতিয়াৰ বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:55